এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিসমূহত আছে, বিটিআৰত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, বিজেপিৰ 28জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকাৰ পাছত আজি দ্বিতীয় তালিকা প্ৰকাশৰ সম্ভাৱনা, চিৰাংদুৱাৰ পৰিষদীয় সমষ্টিত হাগ্ৰামা মহিলা লীগ BPFৰ প্ৰাৰ্থিত্ব, বৰাক উপত্যকাৰ বনভূমিতো উচ্ছেদ অভিযান চলোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজি ডিব্ৰুগড়ত 3টা প্ৰকল্প উদ্বোধন, ভাৰতীয় স্বেচ্ছাসেৱী সংগঠন ইডুকেট গাৰ্লছলৈ 2025ৰ ৰমন মেক্সেছে বঁটা, আৰু এছিয়া কাপ হকী প্ৰতিযোগিতাত জাপানক 3-2 পৰাস্ত কৰি ভাৰতৰ ছুপাৰ ফ'ৰ পৰ্যায়ত প্ৰৱেশ। সমাগত BTC নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে BTRত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আটাইকেইটা ৰাজনৈতিক দলে পৰ্যায়ক্ৰমে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছত নিৰ্বাচনী প্ৰচাৰে বিশেষ গুৰুত্ব লাভ কৰিছে। অৱশ্যে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাসকলৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাত দলীয় নেতাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহো আৰম্ভ হৈছে। মিত্ৰ দল UPPLৰ সৈতে বন্ধুত্বপূৰ্ণভাৱে প্ৰতিদ্বন্দ্বিতা কৰা বুলি ঘোষণা কৰা BJPয়ে কালি সন্ধিয়া 28জনীয়া দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কালি এখন সংবাদমেল যোগে প্ৰথমখন প্ৰাৰ্থী তালিকা ৰাজহুৱা কৰাৰ লগতে আজি BJPৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ'ব বুলি সদৰি কৰিছে। সভাপতিগৰাকীয়ে প্ৰকাশ কৰা মতে দলৰ নিৰ্বাচন সমিতিয়ে BTRৰ প্ৰতিটো সমষ্টিত BJPৰ সাংগঠনিক শক্তি, জয়ৰ সম্ভাৱনা, ৰাজনৈতিক দৃষ্টিকোণ তথা সমীকৰণৰ সকলো কথা বিবেচনা কৰি প্ৰথমখন প্ৰাৰ্থী তালিকা চূড়ান্ত কৰে। ইপিনে কংগ্ৰেছ দলে কালি পুনৰ 9টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। দলটোৱে ইতিমধ্যে 40টা সমষ্টিৰ বাবে চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। UPPL দলে কালি 16টা পৰিষদীয় সমষ্টিৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। দলটোৱে প্ৰথমখন তালিকাত প্ৰকাশ কৰা 18জন প্ৰাৰ্থীকে ধৰি বৰ্তমানলৈকে মুঠ 37জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। অসম গণ পৰিষদ দলেও কালি BTR নিৰ্বাচনৰ 4টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। BPFয়ে কালি সন্ধিয়া দলৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। এই তালিকা অনুসৰি 14নম্বৰ চিৰাংদুৱাৰ পৰিষদীয় সমষ্টিত BTCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে BTR নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ দিন কাইলৈ অন্ত পৰিব। ৰাজনৈতিক দলসমূহে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছতে BTRত বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বৰ বিৰুদ্ধে দলীয় কৰ্মকৰ্তাৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। টিকট বঞ্চিত একাংশই দলৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি বিদ্ৰোহ ঘোষণা কৰিছে। BTRৰ নিৰ্বাচন সন্দৰ্ভত আমাৰ বাক্সাৰ সংবাদদাতা দামোদৰ তালুকদাৰে এইদৰে কয়।
BTC নিৰ্বাচন 2025ৰ নিৰ্বাচনী আয়োগে ঘোষণা কৰা অনুসৰি কাইলৈ 2 ছেপ্টেম্বৰত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ইতিমধ্যে সমগ্ৰ BTRৰ লগতে বাক্সা জিলাতো বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা তীব্ৰতৰভাৱে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। শেহতীয়াভাৱে কালি সন্ধিয়া BJPৰ দলৰ প্ৰাৰ্থীৰ নামৰ তালিকা ঘোষণা কৰাৰ পিছত প্ৰায়বোৰ ৰাজনৈতিক দলসমূহে প্ৰাৰ্থীৰ তালিকা ঘোষণা হৈ গৈছে। এই অনুসৰি বাক্সা জিলাৰ BJPৰ দলৰ তৰফৰ পৰা 20নম্বৰ মথনগুৰি মুকলি পৰিষদীয় সমষ্টিত গৌতম দাস, 21নম্বৰ শালবাৰীৰ জনজাতি পৰিষদীয় সমষ্টিত চক্ৰধৰ দাস, 22নম্বৰ কোকলাবাৰী জনজাতি পৰিষদীয় সমষ্টিত ৰমেন মদাহী, 23নম্বৰ দিহিৰা মুকলি পৰিষদীয় সমষ্টিত মানস প্ৰতিম কলিতা আৰু 25নম্বৰ বাগানপাৰা জনজাতি পৰিষদীয় সমষ্টিত ৰেখাণী দাসবোৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। একেদৰে বৰ্তমানৰ শাসকীয় দল UPPL দলৰ তৰফৰ পৰা 20নম্বৰ মথনগুৰি পৰিষদীয় সমষ্টিত মাখন স্বৰ্গীয়াৰী, 21নম্বৰ শালবাৰী পৰিষদীয় সমষ্টিত জয় মুছাহাৰী, 22নম্বৰ কোকলাবাৰী পৰিষদীয় সমষ্টিত মন্টু বড়ো, 23নম্বৰ দিহিৰা পৰিষদীয় সমষ্টিত ভূপেন বডোচাকে ধৰি জিলাখনৰ আটাইকেইটা পৰিষদীয় সমষ্টিতে নিজৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে BPF দলৰ তৰফৰ পৰা 20নম্বৰ মথনগুৰি পৰিষদীয় সমষ্টিত বেগম আখতাৰ আহমেদ, 21নম্বৰ শালবাৰী দিগন্ত গয়াৰী, 22নম্বৰ কোকলাবাৰী পৰিষদীয় সমষ্টিত সোমখোৰ বড়ো, 23নম্বৰ দিহিৰা পৰিষদীয় সমষ্টিত আগস্তুক টিগাকে ধৰি জিলাখনৰ পৰিষদীয় সমষ্টিসমূহত নিজৰ প্ৰাৰ্থী প্ৰদান কৰিছে। একেদৰে সমাজবাদী পাৰ্টীকে ধৰি প্ৰায়বোৰ ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থিত্ব থিয় কৰাৰ বাবে এক ব্যাপক প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে। আনহাতে আজি কেইবাগৰাকী দলীয় প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীয়ে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিলৰ সম্ভাৱনা আছে।
ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাতো বনভূমি দখল কৰা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিলচৰৰ ৰংগীৰখাৰী ৰোটাৰীত এখন জনসভাত অংশ লৈ এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিব। বৰাক উপত্যকাৰ হিন্দু বঙালী সম্প্ৰদায়ৰ সম্পূৰ্ণ সুৰক্ষা তথা সামগ্ৰিক বিকাশৰ দিশত ৰাজ্য চৰকাৰে কাম কৰি যাব বুলিও তেওঁ উল্লেখ কৰে। ডক্টৰ শৰ্মাই শিলচৰৰ কেপিটেল পইণ্টৰ পৰা ৰংগী ৰখাৰীলৈ 700 কোটি টকা ব্যয় সাপেক্ষে এখন উৰণ সেতু নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে। ইয়াৰ বাবে ভূমি অধিগ্ৰহণ সম্পৰ্কীয় কাম কাজত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ তেওঁ জনসাধাৰণক আহ্বান জনায়। ডক্টৰ শৰ্মাই কাছাৰ জিলাৰ উধাৰবান্দ আৰু লক্ষীপুৰৰ 19খন গাঁও ডিমাহাছৰ সৈতে সংযুক্ত কৰাৰ বিষয়ত কেৱল চৰ্চা কৰা হৈছে বুলি জানিবলৈ দিয়ে। দুদিনীয়া ভ্ৰমণসূচীৰে বৰাকলৈ যোৱা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কালি উধাৰবন্দৰ কাছাকান্তি মন্দিৰ দৰ্শন কৰাৰ লগতে কাছাকান্তি বিদ্যা মন্দিৰৰ মুকলি মঞ্চৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ঘুংগৰৰ মেহেৰপুৰ ৰিং ৰোড পইণ্টত চিপাহী বিদ্ৰোহৰ অমৰ শ্বহীদ মংগল পাণ্ডেৰ নৱনিৰ্মিত প্ৰতিমূৰ্তিও উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি তেওঁ চিপাহী বিদ্ৰোহত বৰাক উপত্যকাৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মহাক্ৰান্তিকাৰী মংগল পাণ্ডে, শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ আৰু এক্সপ্ল'ৰিং দ্য ভিজন অৱ পণ্ডিত দীনদয়াল উপাধ্যায় শীৰ্ষক 3খন গ্ৰন্থ উন্মোচন কৰে। ডক্টৰ শৰ্মাই ৰাজ্যত শেহতীয়াকৈ অবৈধ বাংলাদেশী নাগৰিক তথা ৰোহিংগিয়াসকলক আটক কৰি পুনৰ উভতাই পঠোৱাৰ সন্দৰ্ভত সাংবাদিকৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
ত্ৰিপুৰা ৰাস্তা, ডাউকী ৰাস্তা, মানকাছা ৰাস্তা আৰু কৰিমগঞ্জ শ্ৰীভূমি ৰাস্তা, এই ৰাস্তাদি বাংলাদেশী সোমায়। এতিয়া আমি সোমোৱাৰ লগে লগে ধৰি লওঁ আৰু যিমান শ্ৰীভূমিৰ পৰা গৈ আছে মানকাছাৰ পৰাও গৈ আছে, গতিকে আৰু ডাউকীৰ পৰা যদি গুৱাহাটী আহি পায় গুৱাহাটীতো আমি ধৰি আছো। গতিকে এতিয়া নতুন বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা লৈ আছো। দালালো বহুত এৰেষ্ট কৰিছো, কিন্তু দুখৰ বিষয়ে দালালবিলাক আমাৰ হিন্দু মানুহবিলাকে 2-4টা লৰাই এইবিলাক কৰি থাকে। যিবিলাক ত্ৰিপুৰা আগৰতলাৰ দালাল আমি পাইছো চবতো হিন্দুৱে আছে, এইটোৱে দুখ লাগে মনত। 20-20 হাজাৰ লয় একটা মানুহৰ।
মুখ্যমন্ত্ৰীগৰাকীয়ে আজি শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমজিলাত নৱনিৰ্মিত মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিব। তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কাৰ্যসূচীতো অংশ ল'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত 3টা প্ৰকল্প উদ্বোধন কৰিব। শ্ৰীসোণোৱালে ডিব্ৰুগড় হনুমানবাগ সুৰজমল কানৈ মহাবিদ্যালয়ৰ ডঃ যোগীৰাজ বসু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ভৱন উদ্বোধন কৰিব। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰা এটা শৰীৰ চৰ্চা কেন্দ্ৰ আৰু এটা খোৱাপানী প্ৰকল্প উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি শীৰ্ষক এটা অনুষ্ঠানত অংশ লৈ কয় যে আঁচনিৰ মূল লক্ষ্য হৈছে পদপথৰ ব্যৱসায়ীসকলক সকাহ দিয়াৰ উপৰি মহিলা সবলীকৰণৰ পথ প্ৰশস্ত কৰা। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত সকলো স্তৰৰ ৰাইজে বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে লাভান্বিত হৈ বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ যাত্ৰাৰ অংশীদাৰ হৈছে। শ্ৰীসোণোৱালে পি এম স্বনিধি আঁচনিৰ সুবিধা লাভ কৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৈতেও মত বিনিময় কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি জিলাখনৰ মিলন নগৰত এটা জন ঔষধি কেন্দ্ৰও মুকলি কৰে। 2025-26 বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈকে দেশৰ মুঠ ঘৰুৱা উৎপাদন GDPৰ হাৰ 7.8% বৃদ্ধি পাইছে। এই হাৰ বিগত 3-মহীয়া চক্ৰতকৈ 0.4% বৃদ্ধি পাইছে। এই সন্দৰ্ভত উত্তৰ পূব চাহ পৰিষদৰ উপদেষ্টা বিদ্যানন্দ বৰকাকটীয়ে এইদৰে কয়।
আমি গম পাই পেলাই অতি সুখী হৈছোঁ যে ইণ্ডিয়াৰ যি GDP গ্ৰ'থ এইবাৰ ফাৰ্ষ্ট যিটো কোৱাৰ্টাৰ, এইটো ফাইনেন্সিয়েল ইয়েৰৰ মানে 25-26ৰ ফাইনেন্সিয়েল ইয়েৰৰ ফাৰ্ষ্ট কোৱাৰ্টাৰত আমাৰ GDP গ্ৰ'থ ভাৰতত হৈছে 7.8%। এইটো সঁচাকৈ প্ৰশংসনীয়, তাৰ কাৰণে চৰকাৰক আমি প্ৰশংসা কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ। আৰু এই গ্ৰ'থটো যদি আৰু বাকীকেইটা কোৱাৰ্টাৰতো এই বছৰ থাকে, মই ভাবোঁ আমাৰ ভাৰতবৰ্ষৰ কাৰণে অতি এটা ভাল দিন আহি আছে। আৰু এই ফাৰ্ষ্ট কোৱাৰ্টাৰৰ যিটো 7.8% এইবাৰ হৈছে, যোৱাবাৰ এইটো 6.5% হৈছে, গতিকে যথেষ্ট ভাল গ্ৰ'থ। আৰু যিহেতু আমি এগ্ৰিকালচাৰ চেক্টৰৰ মানুহ আৰু সেইকাৰণে আমি দেখিছোঁ যে এগ্ৰিকালচাৰ চেক্টৰটো যথেষ্ট গ্ৰ'থ হৈছে। আৰু যিটো মেনুফেকচাৰিং চেক্টৰটো সাংঘাতিক ধৰণৰ গ্ৰ'থ হৈছে, গতিকে অভাৰঅল যিটো এইবছৰৰ পাৰফৰ্মেঞ্চ এইটো লৈ আমি যথেষ্ট আনন্দিত।
শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। উজনি অসমৰ শ্ৰোতাসকলে মিডিয়াম ৱেভৰ 529.1 মিটাৰত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা, FM বেণ্ডৰ 103.4 মেগাহাৰ্জত আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা, 101.5 মেগাহাৰ্জত লামডিং ৰিলে কেন্দ্ৰৰ পৰা আৰু 102.4 মেগাহাৰ্জত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙৰ লগতে নিউজ অন এয়াৰ এপতো শুনিব পাৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ বুদি হাবুং আৰু ন্যায়াধীশ এন উন্নিকৃষ্ণন নায়াৰে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত দিনৰ 10 বজাত মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে তেওঁলোকক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব। নাৰী শিক্ষাৰ অগ্ৰণী সংগঠন ইডুকেট গাৰ্লছলৈ 2025 বৰ্ষৰ ৰমন মেগছেছে বঁটা আগবঢ়োৱা হৈছে। ৰমন মেগছেছে এৱাৰ্ড ফাউণ্ডেশ্যনে এটা বিবৃতিৰ জৰিয়তে নাৰী শিক্ষাত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় স্বেচ্ছাসেৱী সংগঠনটোলৈ এছিয়াৰ নোবেল বঁটা হিচাপে খ্যাত এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই বঁটা ঘোষণা কৰাৰ পাছতে ইডুকেট গাৰ্লছৰ প্ৰতিষ্ঠাতা ছাফিনা হুছেইনে ভাৰতৰ প্ৰথমটো স্বেচ্ছাসেৱী সংগঠন হিচাপে মেগছেছে বঁটা লাভ কৰা বঁটা লাভ কৰাটো দেশৰ ছাত্ৰীৰ বাবে ঐতিহাসিক মুহূৰ্ত বুলি প্ৰকাশ কৰিছে। সংগঠনটোৱে পৰৱৰ্তী দশকটোত 1 কোটি শিক্ষাৰ্থীৰ কাষলৈ যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা বুলি উল্লেখ কৰি ইডুকেট গাৰ্লছৰ প্ৰতিষ্ঠাতাগৰাকীয়ে অসম, পশ্চিমবংগ আদি ৰাজ্যত প্ৰাথমিক শিক্ষা পৰ্যায়ত নামভৰ্তি সন্তোষজনক যদিও উচ্চ পৰ্যায়ত ড্ৰপ আউটৰ সংখ্যা যথেষ্ট বেছি বুলি আক্ষেপ কৰে। উল্লেখযোগ্য যে অহা 7 নৱেম্বৰত চলিত বৰ্ষৰ ৰমন মেগছেছে বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। এইবাৰ ইডুকেট গাৰ্লছৰ লগতে মালদ্বীপৰ পৰিৱেশকৰ্মী ছাহিনা আলী আৰু ফিলিপাইনছৰ সমাজকৰ্মী ফ্লেভিয়ানো এণ্টনিঅ এল ভিলেনো ইউভালৈও ৰমন মেগছেছে বঁটা আগবঢ়োৱা হৈছে। বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ হকী প্ৰতিযোগিতাত জাপানক 3-2 গ'লত পৰাস্ত কৰি ভাৰতে ছুপাৰ 4 পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰতৰ হৈ মনদীপ সিঙে খেলখনৰ 3 মিনিটতে প্ৰথমটো গ'ল দিয়ে। ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙে অনবদ্য প্ৰদৰ্শন অব্যাহত ৰাখি 2টাকৈ গ'ল দিয়ে। ভাৰতীয় দলৰ গ'লৰক্ষক কৃষ্ণা বাহাদুৰ পাঠকে প্ৰতিপক্ষৰ কেইবাটাও গ'ল প্ৰতিহত কৰি প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়ায়। জাপানৰ হৈ কুছেই কাবাবে 2টা গ'ল দিয়ে। ভাৰতে আজি ৰাজগীৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ষ্টেডিয়ামত কাজাখাস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তিৰাণী ডেকাৰ সৈতে।
আমেৰিকাৰ প্ৰভুত্ববাদৰ বিৰুদ্ধাচৰণ তথা ভাৰত আৰু চীনৰ 280 কোটি জনসাধাৰণৰ স্বাৰ্থত চীনৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী দুয়োগৰাকীয়ে টিয়াংজিনত বহু গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাত মিলিত হয়। অসমীয়া প্ৰতিদিন কাকতৰ লগতে এই বাতৰিটো আটাইবোৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বদেশী সামগ্ৰী ব্যৱহাৰৰ বাবে দেশৰ জনসাধাৰণক আহ্বান জনোৱাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বেচৰকাৰী সংস্থা ইডুকেট গাৰ্লছলৈ সন্মানীয় ৰমন মেগছেছে বঁটা 2025 আগবঢ়োৱা হৈছে। বাতৰিটো দি আছাম ট্ৰিবিউন কাকতৰ লগতে কেইবাখনো কাকতে প্ৰকাশ কৰিছে। অসমত দখলকাৰীৰ কবলত থকা চৰকাৰী ভূমি সম্পূৰ্ণৰূপে মুক্ত কৰাটো নিজৰ জীৱনকালতো চমু হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা এটা তাৎপৰ্যপূৰ্ণ মন্তব্যৰে দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। পূৰ্বতে মুখ্যমন্ত্ৰীৰ কোনো ৰিয়েল ষ্টেট নাছিল, এটাই ৰিয়েল ষ্টেট আছিল, সেয়া হৈছে চৰিত্ৰ। কালি কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ অনুষ্ঠানত ভাগ লৈ বিশিষ্ট সমাজকৰ্মী যোগেন্দ্ৰ যাদৱে এই মত প্ৰকাশ কৰে। বাতৰিটো দৈনিক অগ্ৰদূত কাকতৰ লগতে অন্যান্য কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সমাগত বিটিচি নিৰ্বাচনত ৰাজনৈতিক দলসমূহে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰি সমগ্ৰ বিটিচি অঞ্চলত নিৰ্বাচনী পৰিৱেশ সৃষ্টি কৰিছে। বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। স্বাস্থ্য বীমাৰ অধীনত হাস্পাতালসমূহত কেচলেছ ব্যৱস্থা অৰ্থাৎ নগদবিহীন চিকিৎসা সেৱা আগৰ দৰেই বৰ্তি থাকিব, এই বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। মহানগৰীৰ ড্ৰাগছ সেৱনকাৰী মহিলাৰ মৃতদেহ নিউ জলপাইগুৰিত উদ্ধাৰ হোৱাৰ চাঞ্চল্যকৰ বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাশ্মীৰৰ পৰা বৰপেটালৈ অহা 13 জনীয়া ৰোহিংগাৰ এটা দলক স্থানীয় ৰাইজৰ সহায়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তিৰাণী। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। বিটিআৰত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। বিজেপিৰ 28 জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকাৰ পাছত আজি দ্বিতীয় তালিকা প্ৰকাশৰ সম্ভাৱনা। চিৰাংদুৱাৰ পৰিষদীয় সমষ্টিত হাগ্ৰামা মহিলা লীগ BPFৰ প্ৰাৰ্থিত্ব। বৰাক উপত্যকাৰ বনভূমিতো উচ্ছেদ অভিযান চলোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজি ডিব্ৰুগড়ত 3টা প্ৰকল্প উদ্বোধন। ভাৰতীয় স্বেচ্ছাসেৱী সংগঠন ইডুকেট গাৰ্লছলৈ 2025 বৰ্ষৰ ৰমন মেগছেছে বঁটা আৰু এছিয়া কাপ হকী প্ৰতিযোগিতাত জাপানক 3-2 গ'লত পৰাস্ত কৰি ভাৰতৰ ছুপাৰ 4 পৰ্যায়ত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।